পাখিদের শারদ প্রাতে জেগে উঠেছে আলোকমঞ্জি, ধরণীর বহিরাকাশে অন্তরিত মেঘমালা, প্রকৃতির অন্তরাকাশে জাগরিত জ্যোতির্ময়ী জগন্মাতার আগমন বার্তা, আনন্দময়ী মহামায়ার পদধ্বনি অসীম ছন্দে বেজে উঠে রূপলোক ও রসলোকে আনে নবভাব মাধুরীর সঞ্জীবন। তাই আনন্দিতা শ্যামণী মাতৃকার চিন্ময়ীকে মৃন্ময়ীতে আবাহন। আজ চিচ্ছক্তি রূপিণী বিশ্বজননীর শারদশ্রী বিমণ্ডিতা প্রতিমা মন্দিরে মন্দিরে ধ্যান বোধিতা। মহামায়া সনাতনী শক্তিরূপা গুণময়ী, তিনি এক তবু প্রকাশ বিভিন্ন দেবী নারায়ণী, আবার ব্রহ্মশক্তি রূপা ব্রহ্মাণী, কখনো মাহেশ্বরী রূপে প্রকাশমানা, কখনো বা নির্মলা কৌমারী রূপধারিণী, কখনো মহাবজ্র রূপিণী ঐন্দ্রী উগ্রা শিবদূতি নিমুন্ড মালিনী চামুণ্ডা, তিনি আবার তমোময়ী নিয়তি। এই সর্বপ্রকাশমানা মহাশক্তি পরমা প্রকৃতির আবির্ভাব হবে সপ্তলোক, তাই আনন্দমগ্ন। হে ভগবতী মহামায়া, তুমি ত্রিগুণাত্মিকা, তুমি রজগুণে ব্রহ্মার গৃহিণী বাগদেবী, সপ্তগুণে বিষ্ণুর পত্নী লক্ষ্মী, তমোগুণে শিবের বনিতা পার্বতী, আবার ত্রিগুণাতীত তুরিয়াবস্থায় তুমি অনির্বচনীয়া অপার মহিমময়ী পরব্রহ্ম মহিষী দেবী ঋষি কাত্যায়নের কন্যা কাত্যায়নী, তিনি কন্যা কুমারী আখ্যাতা দুর্গী, তিনি আদিশক্তি আগম প্রসিদ্ধ মূর্তিধারী দুর্গা, তিনি দাক্ষায়ণী সতী দেবী দুর্গা, নিজ দেহ সম্ভূত তেজ প্রভাবে শত্রু দহন কালে অগ্নিবর্ণা অগ্নিলোচনা। এই উষা লগ্নে হে মহাদেবী তোমার উদ্বোধনে বাণীর ভক্তিরসপূর্ণ বরণকমল আলোক শত দল মেলে বিকশিত হোক দিকে দিগন্তে। হে অমৃত জ্যোতি, হে মা দুর্গা, তোমার আবির্ভাবে ধরণী হোক প্রাণময়ী, জাগো 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 মা। দেবী চণ্ডিকা সচেতন চিন্ময়ী, তিনি নিত্যা, তাঁর আদি নেই, তাঁর প্রাকৃত মূর্তি নেই, এই বিশ্বের প্রকাশ তাঁর মূর্তি। নিত্যা হয়েও অসুরপীড়িত দেবতা রক্ষণে তাঁর আবির্ভাব হয় দেবীর শাশ্বত অভয়বাণী, ইচ্ছং যদা যদা বাধা দানবোত্থা ভবিষ্যতি তদা তদাবতীর্যাহং করিষ্যামি সংশয়ম। পূর্বকল্প অবসানের পর প্রলয়কালের সমস্ত জগৎ যখন কারণ শলিলে পরিণত হল, ভগবান বিষ্ণু অখিল শক্তি প্রভাব সংহত করে সেই কারণ সমুদ্রে রচিত অনন্ত শয্যা পরে যোগ নিদ্রায় হলেন অভিভূত। বিষ্ণুর যোগ নিদ্রার অবসান কালে তাঁর নাভিপদ্ম থেকে জেগে উঠলেন ভাবিকল্পের সৃষ্টি বিধাতা ব্রহ্মা, কিন্তু বিষ্ণুর কর্ণমলজাত মধুকৈত অবসুরোদ্দয় ব্রহ্মার কর্ম অস্তিত্ব বিনাশে উদ্যত হতে পদ্মজনী ব্রহ্মা যোগ নিদ্রায় মগ্ন সর্বশক্তিমান বিশ্বপাতা বিষ্ণুকে জাগরিত করবার জন্য জগতের স্মৃতি সংহারকারিণী বিশ্বেশ্বরী জগজ্জননী হরিনেত্র নিবাসিনী নিরুপমা ভগবতীকে স্তবমন্ত্রে করলেন উদ্বোধিত। এই ভগবতী বিষ্ণু নিদ্রারূপা মহারাত্রি যোগ নিদ্রা দেবী। वं स्वाहा वं स्वधा वं हि वषट्कारः स्वरात्मिका सुधा त्वम शरे नित्ये त्रिधा मात्रात्मिका स्थिता अर्धमात्रा स्थिता दिव्या यानि चर्या विशेषतः त्वमेव धा त्वं धारित्री त्वं देवी जननी परा त्वैव धार्यते सर्वं तवैतत्सृज्यते जगत् तवैतत्पाल्यते देवी त्वमस्यन्ते च सर्वदा विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने तथा सकृतिरूपान्ते जगतोऽस्य जगन्मये महाविद्या महामाया महामेधा महास्मृतिः महामोहा च भवती महादेवी महासुरी प्रकृतिस्वं च सर्वस्य गुणत्रयविभाविनी कालरात्रिर्महारात्रि भोहरात्रिश्च दारुणा त्वं श्री स्वविश्वरी त्वं ह्री स्वं बुद्धिर्बोधलक्षणा लज्जा पुष्टिस्तथा तुष्टि स्वं शान्ति इक्षान्तिरेव च खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा शङ्खिनी चापिनी बाण भूषुणी परिघायुधा सौम्य सौम्यतराशेष सौम्यद्वस्वति सुन्दरी परापराणं परमा त्वमेव परमेश्वरी। तखन प्रलय अंधकार रूपी नितामसी देवी ऐस्तवे प्रबुद्धा हुए विष्णुर अंग प्रत्यंग थेके बाहिर हलन विष्णुर जोग निद्रा भंग हल विष्णु सुदर्शन चक्र चालने मधुकैटभेर मस्तक छिन्न करलें पुनराय ब्रह्माधान मग्न हलन। এদিকে কালান্তরে দুর্ধর্ষ দৈত্যরাজ মহিষাসুরের পরাক্রমে দেবতারা স্বর্গের অধিকার হারালেন অসুরপতির অত্যাচারে দেবলোক বিষাদ ব্যথায় পরিব্রত হয়ে গেল দেবগণ ব্রহ্মার শরণাপন্ন হলেন। ব্রহ্মার বরে মহিষাসুর অপরাজেয় তার দ্বারা দৈত্যরাজের ক্ষয় সম্ভবপর নয় জেনে তারই নির্দেশে অমরবৃন্দ কমলযোনি বিধাতাকে মুখপাত্র করে বৈকুণ্ঠে গিয়ে দেখলেন হরিহর আলাপনে রত ব্রহ্মা সম্মুখে নিবেদন করলেন মহিষাসুরের দুর্বিষহ অত্যাচার কাহিনী স্বর্গভ্রষ্ট দেবদাকুলের এই বার্তা শুনলেন তারা। শান্ত যোগীবর মহাদেবের সুগৌর মুখমণ্ডল ক্রোধে রক্ত জবার মতো রাঙাবরণ ধারণ করলে আর শঙ্খ চক্র গদাবদ্ধধারী নারায়ণের আনন রুকুটি কুটির হয়ে উঠল। তখন মহাশক্তির আহ্বানে গগনে গগনে নিনাদিত হল মহাশঙ্খ বিশ্বজোড়ি বিষ্ণু রুদ্রের বদন থেকে তেজরাশি বিচ্ছুরিত হল ব্রহ্মা ও দেবগণের আনন থেকে তেজ নির্গত হল এই পর্বত প্রমাণ জ্যোতিপুঞ্জ প্রজ্জ্বলিত হুতাশনের ন্যায় দেবীপ্যমান কিরণে দিগমণ্ডল পূর্ণ করে দিলে ওই তেজরশ্মি একত্র হয়ে পরমারূপবতী দিব্য শ্রীমূর্তি উৎপন্ন হল। তিনি জগন মাতৃকা মহামায়া এই আদ্যা দেবী ঋক মন্ত্রে ঘোষণা করলেন আত্মপরিচয়। অপূর্ব স্ত্রীমূর্তি মহাশক্তি দেবগণের অংশ সম্ভূতা দেবগণের সমষ্টিভূত তেজপিণ্ড এক পরবর্ণিনী শক্তিস্বরূপিণী দেবী মূর্তি ধারণ করলে এই দেবী রানন শ্বেতবর্ণ নেত্র কৃষ্ণবর্ণ অধরপল্লব আরক্তিম ও করতলদ্বয়তাম্রাভ তিনি কখনো বা সহস্রভূজা কখনো বা অষ্টাদশভূজা রূপে প্রকাশিত হতে লাগলেন। এই ভীমকান্ত রূপিণী দেবী ত্রিগুণা মহালক্ষ্মী তিনি আদ্যা মহাশক্তি মহাদেবীর মহামহিমময় আবির্ভাবে বরণ গীত ধ্বনিত হয়ে উঠল। দেবীর আবির্ভাবের এই শুভ বার্তা প্রচারিত হল। সকল দেব দেবী মহাদেবীকে বরণ করলেন গীতিমাল্যে, সেবা করলেন রাগচন্দনে। জগন্মাতা চন্দ্রিকা উপাসকের ধনদাত্রী, ব্রহ্ম চৈতন্য স্বরূপা সর্বোত্তম মহিমা মহাদেবী অন্তর্যাম রূপে ব্যক্ত হয়ে আছেন। গুলোক ভুলোক ভুবন মোহিনী সর্ববিরাজমানা জগদীশ্বরী আপন মহিমা দেবা পৃথিবী ও সৃষ্টির মধ্যে পরিব্যাপ্ত হয়ে অবস্থান করেন। পরম চৈতন্য রূপা মানবের কল্যাণে সর্বমঙ্গলাহন বুদ্ধা দেবী নিত্যা তথাপি দেবগণের কার্য সিদ্ধি হেতু সর্বদেব শরীরজথেয় পুঞ্জ থেকে তখন প্রকাশিত হয়েছেন বলে তার এই অভিনব প্রকাশ আবির্ভাবই মহিষমর্দিনীর উৎপত্তি রূপে খ্যাত হল। দেবী সজ্জিতা হলেন অপরূপ রণচণ্ডী মূর্তিতে, হিমাচল দিলেন সিংহবাহন, বিষ্ণু দিলেন চক্র, পিনাক বাণী, শঙ্কর দিলেন শূল, যম দিলেন তার দণ্ড, কালদেব সুতীক্ষ্ণ খড়গ, চন্দ্র অষ্টচন্দ্র শোভাচর্ম দিলেন, ধনুর্বাণ দিলেন সূর্য, বিশ্বকর্মা অভেদ বর্ম, ব্রহ্মা দিলেন অক্ষমালাকমণ্ডলু, কুবের রত্নহার, সকল দেবতা মহাদেবীকে নানা অলঙ্কারে অলঙ্কৃত ও বিবিধ প্রহরণে সুসজ্জিত করে অসুর বিজয় যাত্রায় যেতে প্রার্থনা করলেন। রণদুন্ধুবিধ্বনিতে বিশ্ব সংসার নিনাদিত হতে লাগল। যাত্রার পূর্বে সুরনর লোকবাসী সকলেই দশ প্রহরণ ধারিণী দশভুজা মহাশক্তিকে ধ্যান মন্ত্রে করলেন অভিবন্দনা। দেবী অষ্টাদশ ভুজামূর্তি পরিগ্রহ করে শঙ্খে দিলেন ফুৎকার, দেবীর রণ আহ্বান শব্দ অনুসরণ করে সসৈন্যে ধাবমান হল মহাবলশালী মহিষাসুর। অসুররাজ লক্ষ্য করলেন মহালক্ষ্মী দেবীর তেজ প্রভায় ত্রিলোক জ্যোতির্ময়, তার মুকুট গগন চুম্বন করছে, পদভরে পৃথ্বী আনতা আর ধনুক টঙ্কারে রসাতল প্রকম্পিত। দেব সেনাপতি মহাশক্তির জয়মন্ত্রের গুণে দেবীকে দান করলেন মহাপ্রীতি। দেবীর সঙ্গে মহিষাসুরের প্রবল সংগ্রাম আরম্ভ হল। দেবীর অস্ত্র প্রহারে সেনা ছিন্ন ভিন্ন হতে লাগল। মহিষাসুর অনেকক্ষণে রূপ পরিবর্তন করে নানা কৌশল বিস্তার করলে মহিষ থেকে হস্তি রূপ ধারণ করলেন। আবার সিংহরূপী দৈত্যের রণনমত্ততা দেবী প্রশমিত করলেন। পুনরায় নয়ন বিমোহন পুরুষ বেশে আত্মপ্রকাশ করলে ওই ঐন্দ্রজালী দেবীর রূঢ় প্রত্যাখ্যান পেয়ে আবার মহিষমূর্তি গ্রহণ করলে রণবাদ্য দিকে দিগন্তরে নিনাদিত। চতুরঙ্গ নিয়ে অসুরেশ্বর দেবীকে পরাজিত করবার মানস উল্লসিত। দেবীর বাহন সিংহরাজ দাবাগ্নির মত সমস্ত রণক্ষেত্রে শত্রু নিধারে দুর্নিবার হয়ে উঠল। নানা প্রহরণ ধারিণী দেবী দুর্গা মধুবাহন করতে করতে মহিষাসুরকে সদম্ভে বললেন, কার্য কার্য স্খলন গুহ মধু যাবত পিবাগ্রহম মায়াস্তৈ হতত্রৈব কর্জিষ্যন্ত্যাশু দেবতা। দেবতাগণ সানন্দে দেখলেন দুর্গা মহিষাসুরকে শূলে বিদ্ধ করেছেন, আর খড়গ নিপাতে দৈত্যের মস্তক ভুলুণ্ঠিত। তখন অসুর নাশিনী দেবী মহালক্ষ্মী আরাধনা গীতি সুষমা দেবা পৃথিবীতে পরিব্যাপ্ত হল। हे देवी चंडिका तुमार पुण्य स्तव गाथा ऐश्वर्य सौभाग्य आरोग्य शत्रुहानि ओ परम मोक्ष लाभेर उपाय तुमार स्तव मंत्रे मानव लोके जागरित हो भूमानंदेर अपूर्व प्रेरणा देवी प्रपन्नार्ति हरे प्रसीद प्रसीद मातर जगतो अखिलस्य प्रसीद विश्वेश्वरी पाहि विश्वम स्वीश्वरी देवी चराचरस्य आधारभूता जगतस्त्वमेका वही स्वरूपेण यतः स्थितासि अपां स्वरूपस्थितया तवै तदप्याये कृष्णम् अलङ्घ्य वीर्ये मंगवशवी शक्ति अनंत वीर्या विश्वस्य बीजं परमासि माया सम्मोहितं देवी समस्तमेतत् मंगवैत सन्ना भुवि मुक्ति हेतु विद्या समस्ता सब देवी भेदा श्रीयः समस्ता सकला जगत्सु तवैकया पूरितमम्बयैतत् कापि स्तुति सद्य परापरोक्तिः स्वर्गभूता यदा देवी स्वर्गमुक्ति प्रदायिनी वंसूता सुतये कावा भवन्तु परमुक्तयः सर्वस्य बुद्धिरूपेण जनस्य निधि संस्थिते स्वर्गापवर्गते देवी नारायणी नमस्तुते कलाकक्षादिरूपेण परिणाम प्रदायिनी विश्वस्योपरतौ शक्ते नारायणी नमस्तुते सर्वमंगल मंगल्ये शिवे सर्वार्थ साधिके शरण्ये त्र्यंबके गौरी नारायणी नमस्तुते सृष्टि स्थिति विनाशानां शक्तिभूते सनातनी गुणाश्रये गुणमये नारायणी नमस्तुते शरणागत दीनार्थ परित्राण परायणे सर्वस्यार्ति हरे देवी नारायणी नमस्तुते हंसयुक्त विमानस्थे ब्रह्माणी रूपधारिणी कौशाम्भशरीके देवी नारायणी नमस्तुते त्रिशूलचंद्राही धरे महावृषभवाहिनी माहेश्वरी स्वरूपेण नारायणी नमस्तुते मयूर कुक्कुटवृते महाशक्ति धरे नघे कौमारी रूप संस्थाने नारायणी नमस्तुते शंखचक्र गदाशारं गृहीत परमायुधे प्रसीद वैश्वरी रूपे नारायणी नमस्तुते गृहीत अग्र महाचक्रे दंश्यधृतव सुंदरे वराह रूपिणी शिवे नारायणी नमस्तुते नृसिंह रूपिण उग्रेण अद्भुत दैत्यानिकृतोद्यमे त्रैलक्ष्य प्राण सहिते नारायणी नमस्तुते कीरीटिनी महावज्रे सहस्रनयनोज्ज्वले वृत्र प्राण हरे चैन्द्री नारायणी नमस्तुते शिवदूती स्वरूपेण हत दैत्य महाबले घोर रूपे महारावे नारायणी नमस्तुते दंशाकराल वदने शिरोमाला विभूषणे चामुंडे मूलवधने नारायणी नमस्तुते लक्ष्मी लज्जे महाविद्ये श्रद्धे पुष्टि स्वधे ध्रुवे महारात्रि महाविद्ये नारायणी नमस्तुते मिधे सरस्वती वरे भूतिवभ्रवितामसी नियते त्वंगतसी देशे नारायणी नमस्तुते सर्वस्वरूपे सर्वेशे सर्वशक्ति समन्विते भयभ्योस्राहिरो देवी दुर्गे देवी नमस्तुते एतत्ते वदनं सौम्यं लोचनत्रय भूषितं पातु नः सर्वभूतेभ्य कात्यायनी नमस्तुते ज्वालाकरालमत्युग्रं शेषासूरसूदनं त्रिशूलं पातु नो भीतिर्भद्रकाली नमस्तुते हिनस्ति दैत्यतेजांसि स्वरेनापूर्य या जगत् सा घण्टा पातु नो देवी पापेभ्यो अनसुतानिव असुरासृग्वथापङ्क चर्चितस्ते करज्ज्वलः शूहाय खड्गो भवतु चण्डिके वाङ्नथा वयम् भोगान शेषान अपहंसी तुष्टा रुष्टा तु कामान सकलान अभिष्टा त्वामश्रिताना नवीपन्नराणा त्वामश्रिता झाश्रयथा ब्रह्मांति एतत्कृतं यत् कदलं तयाद्य धर्मदिशा देवी महासुराणां रूपैर् अनेकैर् बहुधात्ममूर्ति कृताम्बिके तत्प्रकरति कान्या विद्यासु शास्त्रेषु विवेकोद्दीपे स्वाद्येषु वाक्येषु च कात्मदन्या मम तगत्ते अतीवान्धकारे बिभ्रामयत्येतदतीव विश्वम् रक्ष्यांषि यत्र उग्रवीशाश्च नागा यत्रारयो दस्युबलानि यत्र धावानलो यत्र तगाद्धिबद्धे तत्र स्थिता त्वं परिपासि विश्वं विश्वेश्वरी त्वं परिपासि विश्वं विश्वात्मिका धारसीति विश्वं विश्वेशवन्या भवति भवन्ति विश्वाश्रया ये तै भक्तिनम्रा देवी प्रसीद परिपालय नोरिभीतिर्नित्यं यथा असुरवधादधुनैव सिद्ध्य पापानि सर्वजगदाज्य शमनयाशु उत्पातपाकजनितांशमहोपसर्गान् प्रणतालं प्रसीद त्वदेवि विश्वार्तिहारिणी त्रैलोक्यवासिना विद्ये लोकानां वरदा भव। देवी रक्षय कृपा कनापे सप्तलोकानंदित प्रथम कल्पे देवी कात्तायन नंदिनी कात्तायनी अष्टादश भुजा उग्रचंडा रूपे महिषमर्दन करें। द्वितीय षोड़श भुजा भद्रकालीर हस्ते मर्दित है महिष। आर तृतीय वर्तमान कल्पे दश भुजा दुर्गा रूपे महादेवी सुसज्जिता महिषमर्दिनी। अखिल मानव कंठे ध्वनित पुष्पांजलि स्तोत्र वंदना। नमो देव्यै महादेव्यै शिवायै सततं नमः। नमः प्रकृत्यै भद्रायै नियता प्रणतास्मतां रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नमः। जस्नायै चन्द्ररूपिण्यै सुखायै सततं नमः। कल्याण्यै प्रणतावृद्ध्यै सिद्ध्यै कुर्वो नमो नमः। नैऋत्यै भवृताङ्गलक्ष्म्यै सर्वाण्यै ते नमो नमः। दुर्गायै दुर्गपालायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः। अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः। नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः। या देवी सर्वभूतेषु विष्णुमायेति शब्दिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु चेतनस्यभिधीयते नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु निद्रारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु छायारूपेण संस्थिता नमस्तस्यै 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 नमो नमः। या देवी सर्वभूतेषु शक्तिरूपेण Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Trishna Rupena Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Ekshanti Rupena Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Yati Rupena Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Lajja Rupena Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Shanti Rupena Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Shraddha Rupena Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Kanti Rupena Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Lakshmi Rupena Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Vritti Rupena Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Vritti Rupena Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Daya Rupena Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Tushti Rupena Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Matri Rupena Shastita Namastasyai 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 Namo Namaha Yadevi Sarvabhuteshu Kanti Rupena Shastita Namastasyai 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 Namo Namaha Indriyanam Adhishtatri Bhutanam Akhileshu Ya Bhuteshu Satatantasyai Dapti Devyai Namo Namaha Chiti Rupena Ya Krishnam Etad Vyatriya Sthitayakat Namastasyai 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 Namo Namaha Shri Shri Chandika Gunatita O Gunamayi Shagun Avasthaya Devi Chandika Akhila Vishyir Prakriti Sharupini Tini Parinamini Nitta Devgun Chaitanya Srishti Prakriyay Je Shaktir Madhya Diye Kriyashil Rupe Abhivyaktahan Shai Shakti Bakathava Saraswati तार स्थिति कालोचित शक्ति नाम श्री बालक्षी अबार संहार काले तार जे शक्तिर क्रिया दृष्ट है ताई रुद्रादी दुर्गा एकाधारे ऐ त्रिमूर्ति आराधनाय दुर्गोत्सव ऐ तीन मा त्रिमूर्तिर पूजाय ओ आरत्रिके मानव जीवनेर कामना साधना सार्थक है चतुर्वर्ग लाभ करे मत्तलोक सर्वैश्वर्यमयी देवी नित्ता हयो बारंबार आविर्भूता हन तिनि जगत के रक्षा ओ प्रतिपालन करें देवीर करुणा असीम विधात्री वरदार करुणार पुण्य विश्व निखिल विमोहित अमृत रस वर्षिणी महादेवीर अमल रूपेर सुषमा प्रतिभात धरित्रीर ध्यान गरिमाय जयंती चिरंतनी भैरव ध्यान रता पुजारी भैरविते गीतांजलि प्रदान करे धन्ना बलन তার গীত বাণী আজ অনিলে শুনিলে নবীন জরুণোদয়ে দিকে দিকে সঞ্চারিত।